এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী যোগান আঁচনিৰ শুভাৰম্ভ, গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ, স্বৰ্গদেউ চাউলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত গ্ৰীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক টাই আহোম ছাত্ৰ সন্থাৰ আদৰণি, গোৱালপাৰা জিলাৰ দৈহিকতা বনাঞ্চলৰ উচ্ছেদিত ভূমি সংৰক্ষণৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, ৰাজ্য চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি লখিমপুৰত 10 দিনীয়াকৈ আয়োজিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি আৰু আগৰতলাত অনুষ্ঠিত ৰঞ্জিত ট্ৰফীৰ 4দিনীয়া খেলৰ আজি তৃতীয় দিনা অসমৰ ত্ৰিপুৰাৰ বিৰুদ্ধে ফল' অন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় 33,000 সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় 2,45,00,000 হিতাধিকাৰী উপকৃত হ'ব। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 69 টকাত মচুৰ দাইল, 38 টকাত চেনি আৰু 10 টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ'ব। পৰৱৰ্তী পৰ্যায়ত 2026 চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰে যোৱা 5 বছৰত পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সকলো কাম কৰি গৈছে বুলি উল্লেখ কৰি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে।
প্ৰথম মোৰ অৰুণোদয় আছে, 1,250 টকা পালো। 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। গেছৰ চিলিণ্ডাৰ কিনিলো, 400 টকা বেংকৰ একাউণ্টত সোমালে। যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1,250 টকা পালো। ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে। ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1,250 টকা। আকৌ নিযুত মইনা আঁচনি পালে। ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5,000-5,500 টকালৈকে মাহত আজি সুবিধা পাই আছে।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্ৰতি কিলো দাইল, চেনি আৰু নিমখৰ বিপৰীতে 2 টকাকৈ দিয়া হ'ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নলবলৈ আহান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যৰ অন্যান্য জিলাতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ 986খন সুলভ মূল্যৰ দোকানত এই আঁচনি উদ্বোধন কৰা হয়। যোৰহাট জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনি শুভাৰম্ভ কৰা হয়। নগাঁও জিলাত আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আঁচনিখনৰ শুভাৰম্ভ কৰে। চলিত মাহত ৰেচন কাৰ্ড লাভ কৰা গ্ৰাহকসকলে ৰাজসাহায্য আজিৰে পৰা 19 নৱেম্বৰলৈ লাভ কৰিব। জিলাখনৰ 1,786খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে 3,82,594 পৰিয়ালে এই সুবিধা লাভ কৰিব। ডিব্ৰুগড় জিলাৰ 1,534খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিয়ালসমূহক দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হয়। তিনিচুকীয়া জিলাতো আজি ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰে। শিৱসাগৰ জিলাৰ সকলো সুলভ মূল্যৰ দোকানত আজি মুখ্যমন্ত্ৰীৰ মূল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। জিলাখনৰ 1,026খন সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে 1,61,773 পৰিয়ালে এই সুবিধা লাভ কৰিব। গোলাঘাট জিলাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত মেৰাপানীৰ চাওদাং পথাৰত আয়োজিত অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, নিমখ আৰু চেনি যোগান আঁচনিৰ শুভাৰম্ভ কৰা হয়। একেদৰে চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। বোকাখাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত এই সামগ্ৰীসমূহ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বোকাখাটত 39,707খন ৰেচন কাৰ্ডৰ বিপৰীতে 1,20,000ৰো অধিক হিতাধিকাৰীয়ে দাইল, চেনি আৰু নিমখ লাভ কৰিব। পশ্চিম কাৰ্বি আংলং জিলাত আজি 252খন সুলভ মূল্যৰ বিপণীত এই আঁচনি উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে 1,96,697গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ'ব। মৰিগাঁও জিলাত আজি 1,088খন সুলভ মূল্যৰ দোকানত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগীৰোদ সমষ্টিৰ শিলচাং সমবায় সমিতিত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। ওদালগুৰি জিলাত আজি বিটিচিৰ পাৰিষদ অৰ্জুন দৈমাৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বাক্সা জিলাৰ 460খন সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী লাভ কৰা 1,17,000ৰো অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে আজি এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। তামোলপুৰতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণৰ শুভাৰম্ভ কৰা হয়। ধুবুৰী জিলাতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাউলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে অহা 25 নৱেম্বৰত আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰীত আজি টাই আহোম ছাত্ৰ সন্থাই এখন সংবাদমেলত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে লোৱা কেবিনেটৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। ছাত্ৰ সংগঠনটোৱে অনতিপলমে শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হৈ থকা চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহান জনায়। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত চাংমায়ে এইদৰে কয়।
প্ৰতিটো জাতীয় স্বাভিমান চাউলুং চুকাফা চুকাফাৰ বিশ্ববিদ্যালয় চৰাইদেউ জিলাত অসম চৰকাৰে দিয়াৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিম, আজি পৰ্যন্ত চৰাইদেউ জিলাত চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত হোৱা নাই। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, লগতে আমি আহ্বান জনাইছো অতি সোনকালে চৰাইদেউ জিলাত চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত কৰিব লাগে।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
গোৱালপাৰা জিলাৰ দহিকতা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই 1,140 বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজেশ মৰিস্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। এই সন্দৰ্ভত বিশেষ মুখ্য সচিব শ্ৰীযাদৱে এইদৰে কয়।
খুব শান্তিপূৰ্ণভাৱে উচ্ছেদটো হৈ গ'ল। এতিয়ালৈকে এই জাগাত যোৱাকালি 1,140 বিঘা বনাঞ্চল ভূমি আমি বেদখল মুক্ত কৰিবলৈ সক্ষম হ'লোঁ। অলৰেডি যোৱাকালিৰ পৰা আমি ফেঞ্চিঙৰ কাম আৰম্ভ কৰিছিলোঁ আৰু হয়তো এসপ্তাহৰ ভিতৰত এটা এৰিয়া সম্পূৰ্ণৰূপে ফেঞ্চ হৈ যাব। তাৰপিছত আমি ইমিডিয়েটলি কিছুমান নাৰ্চাৰীৰ কাম আমি আৰম্ভ কৰিম। ইয়াতে 1 হেক্টৰ মানৰ নাৰ্চাৰী আমি এতিয়া কাম আমি আৰম্ভ কৰিমেই। এতিয়া সেইখিনি কৰাৰ পিছত আমি এপ্ৰিল বা মে' মাহত আমি ইয়াতে এবাউট 75 হেক্টৰ to 100 হেক্টৰ আমি প্লানটেশ্যন ইমিডিয়েটলি আমি কৰি পেলাম।
ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত যোৱা 1 নৱেম্বৰৰ পৰা লক্ষীমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই উপলক্ষে আজি বিয়লি ভাগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত ডঃ গোস্বামীয়ে সময়ৰ প্ৰত্যাহ্বান নেওচি গ্ৰন্থৰ জনপ্ৰিয়তা অটুট আছে বুলি উল্লেখ কৰে। এই গ্ৰন্থমেলাৰ 10 দিনত 40ৰ পৰা 45 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰশাসন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি সামৰণি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত উত্তৰ লক্ষীমপুৰৰ পানীন্দ্ৰ বিদ্যালয়ে প্ৰথম, শংকৰদেৱ শিশু বিদ্যা নিকেতনে দ্বিতীয়, জিনিয়াছ একাডেমী লক্ষীমপুৰে তৃতীয় আৰু বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে। প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা 19 নৱেম্বৰত 200গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব। কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক আধুনিক লোকসংগীত, জনজাতীয় গীতকে ধৰি সকলো ধৰণৰ প্ৰায় 20 গীত শিল্পীসকলে পৰিৱেশন কৰিব। কণ্ঠশিল্পীসকলৰ সামূহিক প্ৰচেষ্টাত আয়োজিত এই ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা, ৰূপম ভূঞা, নিৰ্মালী দাস, বৰ্ণালী কলিতা, অনুপম শইকীয়া আৰু সুবাসনা দত্ত অনুষ্ঠানটিৰ আহ্বায়কৰ দায়িত্বত আছে। অনুষ্ঠান উপভোগ কৰাৰ বাবে কোনো প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাথাকিব বুলি আহ্বায়কসকলে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে 10,000 টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত 85,000 আৰু তৃতীয় কিস্তিত 50,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয় যে এই সুবিধা লাভ কৰিবলৈ হলে একোটা পৰিয়ালত সৰ্বাধিক 2টা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়ে এই সুবিধা লাভ কৰিব নোৱাৰিব। তদুপৰি গোলকগঞ্জত 4,000 গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পৌৰপতিৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকিল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। আদালত স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটী উকিল সন্থাই আদালত বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা আৰক্ষীয়ে যোৱা নিশা 4টা স্থানত অভিযান চলাই 5খন সোণৰ বিস্কুট আৰু অলংকাৰসহ 3জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় 24,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এখন গহনাৰ দোকানৰ লগতে 3জন লোকৰ ঘৰত অভিযান চলাই সোণৰ বিস্কুটৰ লগতে নগদ 4,00,000 টকা, সোণৰূপৰ অলংকাৰ, এখন মটৰ চাইকেল আৰু মোবাইল ফোনসহ প্ৰায় 24,00,000 টকাৰ সামগ্ৰী জব্দ কৰে। ধৃত সৰবৰাহকাৰীকেইজন গুলজাৰ হুছেইন, সুমন আলী আৰু মফিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
বন্দে মাতৰম গীতটোৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত আকৰ্ষণীয় কাৰ্যসূচী হাতত লোৱা হৈছে। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বাহিনীয়ে বেণ্ডসহ সমদল কৰি চহৰখনৰ ক্লক টাৱাৰৰ সন্মুখলৈকে গীতটি পৰিৱেশন কৰে। বৰপেটা আৰক্ষীয়েও আজি চহৰৰ পাঁচআলি চকত গীতটোৰ সুৰ সমলয় পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিৰাষ্ট্ৰৰ পৰা অহা 17জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে বাক্সা জিলাত 92 সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ চাৰিদিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফল' অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত 3 উইকেটৰ বিনিময়ত 78 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ 602 ৰাণৰ প্ৰত্যুত্তৰত অসমে প্ৰথম ইনিংছত 238 ৰাণহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ 84 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰাণ সংখ্যাতকৈ 286 ৰাণত পিছপৰি আছে। বজালী জিলাৰ পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল 72 বছৰ। এগৰাকী কৃতি শিক্ষক তথা সৰ্বৰহী ব্যক্তি হিচাপে তেওঁ বহুলভাৱে সন্মানিত আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী যোগান আঁচনিৰ শুভাৰম্ভ, গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ, স্বৰ্গদেউ চাউলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত গ্ৰীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক টাই আহোম ছাত্ৰ সন্থাৰ আদৰণি, গোৱালপাৰা জিলাৰ দহিকতা বনাঞ্চলৰ উচ্ছেদিত ভূমি সংৰক্ষণৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, ৰাজ্য চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি লখিমপুৰত 10দিনীয়াকৈ আয়োজিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি, আৰু আগৰতলাত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ 4দিনীয়া খেলৰ আজি তৃতীয় দিনা অসমৰ ত্ৰিপুৰাৰ বিৰুদ্ধে ফল' অন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।